এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিকেইটা হৈছে ৰাজ্যত বান পৰিস্থিতি এতিয়াও শোচনীয়। বিগত 24 ঘণ্টাত 6 জন লোকৰ বানত মৃত্যু। বানৰ কবলত পৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 92টা বন্য জন্তুৰ প্ৰাণহানি। বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে জিলাই জিলাই অসম মন্ত্ৰীসভাৰ প্ৰতিনিধিৰ দল। উদ্ধাৰ আৰু সাহায্য অভিযান ত্বৰান্বিত। অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত নিৰ্বাচিত গাঁওসমূহত এই পৰ্যন্ত 1854খন আঁচনি সম্পূৰ্ণ হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। নীতি আয়োগে গ্ৰহণ কৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে ৰাজ্যৰ কেইবাখনো জিলাত সজাগতা কাৰ্যসূচী। আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 5খনীয়া টি20 শৃংখলাৰ আজি দ্বিতীয়খন খেল। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। ঠায়ে ঠায়ে বানৰ প্ৰকোপ কিছু হ্ৰাস পালেও বানপীড়িতৰ দুৰ্দশা আঁতৰা নাই। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন স্থানত অহা 4টা দিনত ধাৰাষাৰ বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বৰজাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি নামনি অসমৰ বিভিন্ন স্থানত বৰষুণ আহিব বুলি আগলি বতৰা দিছে। ফলস্বৰূপে ৰাজ্যত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিব পাৰে বুলিও আশংকা কৰা হৈছে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানে 29খন জিলাৰ 3535খন গাঁও জলমগ্ন হৈ আছে। ৰাজ্যৰ 23,96,000ৰো অধিক লোকে এই বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে 68,000ৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। মুঠ 293টা বান শিবিৰত 53,000ৰো অধিক বানপীড়িতই আশ্ৰয় লৈ আছে। আৰু এটা কালিৰ দিনটোত আৰু 6 জন লোকৰ মৃত্যু হোৱাৰ ফলত চলিত বৰ্ষৰ বানত এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা 58লৈ বৃদ্ধি পাইছে। গুৱাহাটী মহানগৰীত বৰষুণৰ পানীয়ে সৃষ্টি কৰা কৃত্ৰিম বানত স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। মহানগৰখনৰ বিভিন্ন পথ আৰু উপপথত পানী জমা হৈ থকাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। ইফালে ব্ৰহ্মপুত্ৰ নদীৰ পানী সামান্য হ্ৰাস হোৱাৰ ফলত গোৱালপাৰা জিলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই। সাম্প্ৰতিক বানত জিলাখনৰ 297খন ৰাজহ গাঁও প্লাৱিত হৈ 80,377গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে লক্ষীপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত জলেশ্বৰ বিধানসভা সমষ্টিত সৰ্বাধিক 185খন গাঁও প্লাৱিত হৈছে। মাটিয়া ৰাজহচক্ৰত 3টা আৰু বালিজনা ৰাজহচক্ৰত 10টা আশ্ৰয় শিবিৰ স্থাপন কৰি মুঠ 5,324গৰাকী বানপীড়িতক আশ্ৰয় প্ৰদানৰ লগতে খাদ্য সামগ্ৰী যোগান ধৰি থকা হৈছে। প্ৰশাসনে 12টা বান সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰি সাহায্য বিতৰণ কৰি আছে বুলি আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জানিবলৈ দিছে। লখিমপুৰ জিলাৰ কদম ৰাজহচক্ৰৰ অন্তৰ্গত কদম, টেঙাবস্তি, বাগানগাঁও আৰু গজিহলা আদিতো বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। কাকৈ নৈ, গোম নদী আৰু চেনিমাই নৈৰ বাঢ়নী পানীয়ে কেইবাখনো গাঁও জলপ্ৰলয় সৃষ্টি কৰাৰ সমান্তৰালভাৱে কদম চিয়াজুলি সংযোগী পথৰ ওপৰেৰে পানী বাগৰি পৰিছে। ফলস্বৰূপে সমীপৱৰ্তী অঞ্চলৰ বহু পৰিয়ালৰ বাসগৃহত পানী সোমোৱাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সাম্প্ৰতিক বানত 90টাতকৈও অধিক বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। চৰকাৰী তথ্য অনুসৰি ইয়াৰে চিকিৎসাৰ সময়ত 11টা সবৰি পহুৰ মৃত্যু হোৱাৰ লগতে পানীত ডুব গৈ 62টাতকৈও অধিক বন্যপ্ৰাণীৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে যাৱতীয় সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। কৰ্তৃপক্ষই এতিয়ালৈকে প্ৰায় 95টা জীৱ জন্তু উদ্ধাৰ কৰিছে। জীৱ জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলিত 34টা, কাজিৰঙাত 58টা, বাগৰিত 39টা, বুঢ়াপাহাৰত 25টা আৰু বোকাখাটত 9টা বন শিবিৰ স্থাপন কৰা হৈছে। ইফালে ব্ৰহ্মপুত্ৰ, কৰম, কপিলী আৰু কিলিং নৈৰ জলাশয় ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যৰ ভালেমান অঞ্চল বানত ডুব গৈছে। বানত দেখাহৰা হোৱা জনাঞ্চলত প্ৰৱেশ কৰা যিকোনো বন্যপ্ৰাণী প্ৰত্যক্ষ হলে লগে লগে বন বিভাগ বা আৰক্ষীক অৱগত কৰিবলৈ জনসাধাৰণৰ প্ৰতি মৰিগাঁও জিলা প্ৰশাসনে আহান জনাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ লগতে সাহায্য প্ৰদানৰ কাম তৎপৰতাৰে আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী নিৰ্দেশ মৰ্মে অসম মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীয়ে কালি বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। মন্ত্ৰী জয়ন্ত মাল্য বৰুৱাই মাজুলী সমষ্টিৰ অন্তৰ্গত কেৰকেৰ আৰু কাছিকটা অঞ্চলৰ বান পৰিস্থিতি তথা খহনীয়া পৰিদৰ্শন কৰে। বানৰ বাবে হোৱা অঞ্চলটোৰ ক্ষয় ক্ষতি আৰু আন অভাৱ অভিযোগৰ বুজ লৈ তেওঁ ৰাইজক সম্ভাৱ্য সকলোখিনি সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। ইফালে যোৰহাট আৰু শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণৰ দায়িত্বত থকা মন্ত্ৰী বিনয় বৰাই কালি যোৰহাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে পূব ত্যাগ পঞ্চায়তৰ অন্তৰ্গত বৰালিঙৰ চুচাবাটাত উপস্থিত হৈ বানপীড়িত ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে সেই স্থানতে জিলা প্ৰশাসনে স্থাপন কৰা স্বাস্থ্য শিবিৰসমূহো পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁ যোৰহাট জিলাৰ ঔগুৰি, নেপালী আৰু অৰুণমুখ মিছন গাঁৱত উপস্থিত হৈ স্বাস্থ্য শিবিৰসমূহ পৰিদৰ্শন কৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা সকলো সুবিধা জনসাধাৰণে লাভ কৰিছে নে নাই সেই বিষয়ে বুজ লয়। নাম পৰিস্থিতিৰ শেহতীয়া পৰিৱেশৰ বুজ লোৱাৰ উদ্দেশ্যে কালি মন্ত্ৰী অতুল বৰা পুনৰ নগাঁৱত উপস্থিত হয়। জিলাখনৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী বৰাই চৰকাৰে আগবঢ়োৱা সাহায্য, চিকিৎসা তথা আনুষংগিক সা সুবিধাৰ সবিশেষ বুজ লয়। তদুপৰি তেওঁ জিলা প্ৰশাসনৰ বিষয়াসকলক বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যাৱতীয় নিৰ্দেশনা দিয়ে। ইফালে অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই কালি কলিয়াবৰ, নিচা, ৰৌমাৰী, বৰালিগাঁও, দৰগাঁও, দৰিগজি, দৰবালিটো, হাতীমৰা আদি অঞ্চলসমূহত উপস্থিত হৈ ৰাইজৰ অসুবিধাৰ বুজ লয়। নিশাৰ ভাগত মন্ত্ৰীগৰাকীয়ে সতীৰ্থ মন্ত্ৰী অতুল বৰাৰ সৈতে কলমুখত জলসম্পদ বিভাগে পৰকুপাইন, জিঅবেগ আদিৰ জৰিয়তে ভগ্ন অংশ বন্ধ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হাতীমৰা মথাউৰি বিচ্ছিন্ন অংশটো পৰ্যবেক্ষণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি মাৰ্ঘেৰিটাত উপস্থিত হৈ নাকুম কিল্লা অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুটাকৈ বান শিবিৰো পৰিদৰ্শন কৰে। ইপিনে শাসকীয় পক্ষৰ প্ৰতিনিধিৰ সমান্তৰালভাৱে বিৰোধী দলৰ কেইবাগৰাকী সাংসদ তথা বিধায়কে ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লবলৈ বানপীড়িত অঞ্চল উপস্থিত হয়। কলকাতাত কালি বেকী নৈ খহনীয়া পৰিদৰ্শন কৰি সাংসদ ৰকিবুল হুছেইনে খহনীয়াগ্ৰস্ত ৰাইজৰ কাষত উপস্থিত হৈ দুখ প্ৰকাশ কৰে। ইয়াৰ পাছতে তেওঁ যোগীঘোপা, কাবাইতাৰী আৰু চলন্তাপাৰৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে। ইপিনে নৱলীগড়ৰ বান বিধবস্ত বংকুৱালত উপস্থিত হৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বানপীড়িত দুখ দুৰ্দশাৰ বুজ লয়। ৰাজ্যজুৰি সৰ্বোত্তম ৰাজহুৱা সেৱা প্ৰদান কৰা আদৰ্শ গাঁও নিৰ্মাণৰ লক্ষ্যৰে 2018-19 বৰ্ষতে আৰম্ভ কৰা অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত এই পৰ্যন্ত 1854খন আঁচনি সম্পূৰ্ণ কৰা হৈছে আৰু ইয়াৰ বাবে মুঠ 250 কোটি টকা মুকলি কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি জনতা ভৱনত অসম আদৰ্শ গ্ৰাম যোজনা কাৰ্যসূচীৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰিবলৈ আয়োজন কৰা এখন পৰ্যালোচনা বৈঠকত এই তথ্য সদৰি কৰে। বৈঠকত এই যোজনাৰ অধীনত নিৰ্বাচিত গাঁওসমূহত ৰূপায়ণৰ বাবে বৰ্তমানলৈকে লোৱা আঁচনিৰ সংখ্যা, মুকলি কৰা ধনৰ বিপৰীতে কামৰ অগ্ৰগতি, সম্পূৰ্ণ হোৱা আঁচনি আদিকে ধৰি যোজনাখনৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে যোজনাখন অধিক ফলপ্ৰসূ ৰূপত ৰূপায়ণ কৰাৰ অৰ্থে সংশ্লিষ্ট কৰ্তৃপক্ষক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
ডিজিটেল সাক্ষী ভাৰংগী পাৰম্পৰিক সাক্ষ্য ভাৰতীয় সাক্ষ্য অধিনিয়ম মতলব নয়া কানুন 1 জুলাই ছে লাগু আজাদ ভাৰত কে আপনে কানুন
তাৰিখ পৰ তাৰিখ যুগ কা হো গয়া অন্ত ন্যায় প্ৰক্ৰিয়া কে লিয়ে সময় সীমা তয় ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 1 জুলাই ছে লাগু আজাদ ভাৰত কে আপনে কানুন।
নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযান অসমতো অব্যাহত আছে। অভিযানৰ অংশ হিচাপে কালি ওদালগুৰিৰ জৰিয়তে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ওদালগুৰি চহৰৰ বিষ্ণুৰভা কৃষ্টিসংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আৰম্ভণি অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৰ্মাইয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইদিনে জুলাই মোকনচালক উন্নয়ন খণ্ডৰ অধীনৰ মোকনচালক কৃষ্টিভৱন প্ৰেক্ষাগৃহতো কালি সম্পূৰ্ণতা অভিযান কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। এই অনুষ্ঠানত জিলা আয়ুক্ত অংকুৰ ভঁৰালী, নীতি আয়োগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ড ববিতা সিং, ধেমাজি আৰু চিলাপথাৰ পৌৰসভাৰ সভামন্ত্ৰী তথা জিলা প্ৰশাসন আৰু বৰ পৰ্যায়ৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলত প্ৰথম তিনিমাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে 2015তে কৃষকৰ বাবে আৰম্ভ কৰা ভূমি স্বাস্থ্য পত্ৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰান্তিক খণ্ডতে মাধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্ত কৰাৰ হাৰ আৰু এটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান তথা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তিনিজন সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা সৰু বিষয়াসকলে গ্ৰাম সভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য সেৱা, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি জনতা ভৱনত বিটিআইৰ বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে বিটিআইৰ প্ৰশাসন, সদৰ বয়নশিক্ষণৰ প্ৰতিনিধি আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত 2020 বৰ্ষত অসম চৰকাৰৰ সৈতে হোৱা নিষ্পত্তি চুক্তি অনুসৰি বিটিআইত ৰূপায়ণ হৈ থকা বিভিন্ন প্ৰকল্প সম্পৰ্কে আলোচনা কৰা হয়। মুখ্যমন্ত্রীয়ে দ্বিতীয়ত নতুন গাঁৱৰ অন্তৰ্ভুক্তি প্ৰাক্তন উগ্ৰপন্থীসকলৰ নতুন পুনৰসংস্থাপন ডিমাহাছাও আৰু কাৰ্বাংমাং জিলাত বসবাস কৰা বড়োসকলক অনুসূচিত জনজাতি হিচাপে সংৰক্ষণ বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ তথা সুকীয়া সঞ্চালকালয়কে ধৰি বিভিন্ন কামৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। তাৰ লগতে বিজয়ৰ বিশেষ উন্নয়নমূলক প্ৰকল্পৰ অধীনৰ সকলো কাম সম্পূৰ্ণ কৰাৰ বাবে খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। আনহাতে মুখ্যমন্ত্ৰীয়ে বৈঠকত বিটিআৰলৈ অথবা বিটিআৰৰ পৰা অন্য প্ৰান্তলৈ বিভিন্ন বিষয়া কৰ্মচাৰীৰ বদলি অনুমোদন তথা খালী পদ পূৰণ নতুন পদৰ সৃষ্টি আদি বিষয় সম্পৰ্কেও আলোচনা কৰে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ চলিত পাঁচখনীয়া টি টুৱেণ্টি শৃংখলাৰ দ্বিতীয়খন খেল আজি জিম্বাবৱেৰ হাৰাৰেত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 4:30 বজাত আৰম্ভ হ'ব। আয়োজক দেশ জিম্বাবৱেৰ প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত 1-0 অগ্ৰগতি লাভ কৰি আছে। কালিৰ উদ্বোধনী খেলখনত শ্ৰীকান্দে ৰজাৰ নেতৃত্বাধীন জিম্বাবৱে ভাৰতক 13 ৰাণত পৰাজিত কৰে। খেলখনত জিম্বাবৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 115 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে 19 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 102 ৰাণহে কৰিবলৈ সক্ষম হয়। চলিত ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল ইংলেণ্ড আৰু নেডাৰলেণ্ডছৰ মাজত অনুষ্ঠিত হ'ব। ড্ৰনিকে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডে ট্ৰাইব্ৰেকাৰৰ জৰিয়তে 5-3 গলৰ ব্যৱধানত ছুইজাৰলেণ্ডক পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত খেলখন 1-1 গলত সমাপ্ত হোৱাৰ পাছত অতিৰিক্ত সময়তো ফলাফল নিৰ্ণয় হোৱা নাছিল। ইফালে নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত নেডাৰলেণ্ডছে 2-1 গলত তুৰস্কক পৰাস্ত কৰে। ইউৰোকাপৰ আনখন ছেমি ফাইনেল স্পেইন আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত হ'ব। নভাক জকোভিচে চলিত গ্ৰেণ্ডশ্লেম টেনিছ প্ৰতিযোগিতা উইম্বলডনৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে। ড্ৰনিকে অনুষ্ঠিত পুৰুষৰ একক শাখাৰ তৃতীয় ৰাউণ্ডৰ খেলত ছাৰ্বিয়াৰ তাৰকা খেলুৱৈগৰাকীয়ে 4-6, 6-3, 6-4 আৰু 7-6 ব্যৱধানত এলেক্স পপৰিনাক পৰাস্ত কৰে। ইফালে অন্য এখন খেলত আলেকজেণ্ডাৰ জেৰোভে 6-4, 6-4 আৰু 7-6 ব্যৱধানত কেমেৰুন মুৰিক পৰাস্ত কৰি চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰে। মহিলাৰ একক শাখাৰ তৃতীয় ৰাউণ্ডৰ এখন খেলত ইউলিয়া পুটিন চেভাইক 3-6, 6-1, 6-2 ব্যৱধানত শীৰ্ষ বাছনিৰ ইজক পৰাস্ত কৰি চমক সৃষ্টি কৰে। ইফালে উইম্বলডনত ভাৰতৰ অন্তিম আশা ৰোহন বোপান্না আৰু মেথিউ ইব্ৰাহিমজ্যোতিয়ে পুৰুষৰ ডাবল শাখাৰ দ্বিতীয় ৰাউণ্ডত পৰাস্ত হৈ বিদায় লৈছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে প্ৰণীতা দেৱীয়ে।
গুৱাহাটী মহানগৰীত যোৱা বৃহস্পতিবাৰে নিশা এটা নালাত পৰি পানীৰ ঢলত উটি যোৱা অবিনাশ চৰকাৰ নামৰ 8 বছৰীয়া শিশুটিৰ উদ্ধাৰকাৰী দলে সন্ধান উলিয়াব নোৱাৰাৰ বাতৰিত দৈনিক অসম কাকতে দ্বিতীয় দিনৰ সন্ধান মিলাল অবিনাশৰ অভিযান অব্যাহত শিৰোনামে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অহা 12 জুলাইত 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে পুনৰ সমুখ সমৰত এনডিএ ইণ্ডিয়া শিৰোনামে মুখ্য বাতৰি পৰিৱেশন কৰিছে। ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰুগড়ৰ বাঢ়নী পানীয়ে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত লাগি থকা ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনগাঁৱত ব্যাপক ধবংসলীলা চলোৱাৰ বাতৰিত দলিত জনভূমি কাকতে ডিব্ৰুগড়ৰ কোবালসুতে ধাহি মহিমিলা দধিয়াৰ 48টা বাসগৃহ শিৰোনামে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিক্ষক কৰ্মচাৰীৰ ডিজিটেল উপস্থিতিৰ লক্ষ্যৰে শিক্ষা বিভাগে প্ৰৱৰ্তন কৰা শিক্ষা সেতু এপত ডিজিটেল উপস্থিতি নিদিয়া শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ দিয়াৰ বাতৰিত শিক্ষা সেতুত নথকা শিক্ষকৰ দৰমহা নহ'ব শিৰোনামে আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটো নিৰ্মাণাত্মক কাকতখনো অদৃশ্য নামত 4,907 গৰাকী শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ শিৰোনামে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে তৃণমূল পৰ্যায়লৈকে কল্যাণকামী আঁচনিসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ লগতে এনে আঁচনিৰ পৰা যাতে পোনপটীয়াকৈ ৰাজ্যবাসী লাভান্বিত হয় তাৰ বাবে জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ বিভিন্ন কাম কাজ পৰ্যবেক্ষণৰ বাবে একোখনকৈ সমিতি গঠন কৰি দিয়াৰ বাতৰিক অসমৰ খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত নেট ইউজিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে অনিৰ্দিষ্টকাললৈ কাউন্সেলিং স্থগিত কৰাৰ বাতৰিত তেওঁলোক অৱৰোধ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যৰ বান পৰিস্থিতিৰ বাতৰিত দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল সকলো মুখ্য বাতৰিৰ স্থান দিছে। আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ অন্যান্য বাতৰিৰ ভিতৰত আছে 23 জুলাইত সংসদত দাখিল কৰা হ'ব বাজেট, বৈদেশিক সুখকৰ নহলেও হাৰাৰীৰ মাটিত ৰিয়ানৰ ইতিহাস, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ আনুষ্ঠানিক স্বীকৃতি ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ কেইটামান আগভাগ পঢ়ি দিছো। ৰাজ্যত বান পৰিস্থিতি এতিয়াও শোচনীয়। বিগত 24 ঘণ্টাত 6জন লোকৰ বানত মৃত্যু। বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে জিলাই জিলাই অসম মন্ত্ৰীসভাৰ প্ৰতিনিধিৰ দল, উদ্ধাৰ আৰু সাহায্য অভিযান ত্বৰান্বিত। নীতি আয়োগে গ্ৰহণ কৰা সম্পূৰ্ণ আৱেদনৰ অংশ হিচাপে ৰাজ্যৰ কেইবাখনো জিলাত সজাগতা কাৰ্যসূচী আৰু ভাৰতীয় যুৱ বলাৰৰ পাঁচখন টি টুৱেণ্টি শৃংখলাৰ আজি দ্বিতীয়খন খেল।